গীতমালা দুই অধ্যায়। কিয় অস্থিৰ হৈ জাতিসমূহে জিহুৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোকসমূহে অনৰ্থ খৰ্যন্ত কৰিছে? জিহুৱা আৰু তেওঁ অভিষিক্ত জনাৰ বিৰুদ্ধে পৃথিৱীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকৰ্তাসকলে একেলগে গোপন খৰ্যন্ত কৰিছে। তেওঁলোকে কৈছে, আহা, আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ। জিহুৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে, জিহুৱাই তেওঁলোকক বিদ্ৰূপ কৰিছে, তেওঁ ক্ৰোধ কৰি তেওঁলোকক ধমকি দিব, তেওঁৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকৰ মনত ভয় জন্মাব। জিহুৱাই কৈছে, মই মোৰ পবিত্ৰ চিয়োন পৰ্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ। ৰজাই ক'ব, জিহুৱাই যি নিৰ্দেশ দিছে মই তাক ঘোষণা কৰিম। জিহুৱাই মোক কৈছে, তুমি মোৰ পুত্ৰ, আজিয়ে মই তোমাক পিতৃৰূপে জন্ম দিলোঁ। তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম। পৃথিৱীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব। লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা, কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূৰ্ণ বিচূৰ্ণ কৰিবা। গতিকে হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা। হে পৃথিৱীৰ শাসনকৰ্তাসকল, সাৱধান হোৱা, ভয়েৰে সৈতে জিহুৱাৰ সেৱা কৰা, উল্লাসিত হৈ কম্পন কৰা। তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা খোৱা, নহ'লে তেওঁ তোমালোকৰ ওপৰত ক্ৰোধ হ'ব। তোমালোক নিজৰ পথতে বিনষ্ট হ'বা, কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে। ধন্য সেইসকল যিসকলে তেওঁত আশ্ৰয় লয়।